Hello, I got calling. বতৰ পৰিছে বাৰ্ষিকৰ বাতৰি এতিয়া প্ৰধান বাতৰি চলাই গ'লে ৰাজ্যসভা আৰু লোকসভাত কেন্দ্ৰীয় বাজেটক লৈ আলোচনা অব্যাহত তাৰ ফলতে কৃষি কমিটির পর্যটন আলোচনার অংশ লৈ এইদৰে বাজেটখনে শেহতীয়া সময়ৰ আটাইতকৈ বিভাজনমুখী বাজেট বুলি অভিহিত কৰে। তেওঁ বাজেটৰ কেইবাটাও বৈশিষ্ট্য কংগ্ৰেছৰ দলৰ ইস্তাহাৰৰ পৰা লোৱা বুলি আৰু শিক্ষাৰ্থীৰ বাবে শিক্ষা ঋণ আঁচনি পশ্চিমবংগ চৰকাৰৰ আঁচনি হুবহু নকৰে বুলি দাবী কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰ বকেয়া ধান বন্ধ কৰাৰ বিষয়ে উত্থাপন কৰে। বিজেপিৰ বৈজয়ন্ত পাণ্ডেই এইবাৰ বাজেটখনক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে ৰাজ্যত আগুৱাই নিয়াৰ বাবে পৰিবহণৰ সংস্কাৰৰ দিশৰ পৰা এইবাৰৰ বাজেটখন পৰিসৰৰ ব্যাপক আৰু গভীৰ।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
চৰকাৰে ডাকঘৰ নেটৱৰ্কৰ জৰিয়তে ইলেক্ট্ৰনিক প্ৰসাৰৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত 1013টা ডাকঘৰ আঁচনি কেন্দ্ৰ স্থাপন কৰিছে। যোগাযোগৰ গ্ৰামোন্নয়ন মন্ত্ৰী ডঃ পন্নীৰ চন্দ্ৰশেখৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই কেন্দ্ৰসমূহে সীমান্তৰ চিপাৰ বাবে ই বাণিজ্যৰ সুবিধা আগবঢ়ায় আৰু চিপিনী কাৰুশিল্পী কাৰকৰ তথা অতি ক্ষুদ্ৰ আৰু মজাদাৰ উদ্যোগসমূহৰ সবল কৰি তোলে। তেওঁ কয় যে এই কেন্দ্ৰসমূহৰ জৰিয়তে ৰত্ন আৰু অনুকৃত আভূষণ, বস্ত্ৰ, তামিল সামগ্ৰী, হস্তশিল্প, জাতি সামগ্ৰী, আয়ুৰ্বেদিক আৰু বনৌষধিকে ধৰি বিভিন্ন প্ৰকাৰৰ সা সামগ্ৰী ৰপ্তানি কৰা হয়। উত্তৰ প্ৰদেশত সৰ্বাধিক 93টা, কৰ্ণাটকত 74টা আৰু মহাৰাষ্ট্ৰ তামিলনাডুত 64টাকৈ ডাকঘৰ ৰপ্তানি কেন্দ্ৰ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি তেওঁৰ কাৰ্যকালৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চৌহদস্থিত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে। ছাত্ৰ ছাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ বৰ্তমানৰ আধুনিক বিশ্বত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি এই সমস্যাসমূহৰ সকলো লগতে অৱগত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহান জনায়। চৰকাৰে কৈছে যে দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 410খন সুকীয়া পস্কো আদালতসহ 755খন বিশেষ দ্ৰুত আদালত কাৰ্যক্ষম হৈ আছে। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ধৰ্ষণ আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আৰু সুৰক্ষা আইন পস্কোৰ সৈতে জড়িত বিচাৰাধীন গোটৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ উদ্দেশ্যে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত এখন আঁচনি ৰূপায়ণ কৰিছে। তেওঁ কয় যে প্ৰাৰম্ভিক অৱস্থাত এই আঁচনিখন এবছৰৰ বাবে ৰূপায়ণ কৰা হৈছে আৰু সম্প্ৰতি আঁচনিখনৰ ম্যাদ 2026 বৰ্ষৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। বিশেষ আদালতৰ জৰিয়তে এতিয়ালৈকে 2,53,000ৰো অধিক গোচৰ নিষ্পত্তি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত এদিন পূৰ্বে ভাৰতৰ মহিলা আৰক্ষীৰ দলে আজি সন্ধিয়া প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে। দলটোৱে ৰেংকিং ৰাউণ্ডত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰত আয়োজক দেশ ফ্ৰান্স আৰু নেডাৰলেণ্ডছৰ মাজত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ বিপক্ষে অৱতীৰ্ণ হ'ব। পুৰুষৰ ব্যক্তিগত শিতানত ধীৰজ বন্দ্যোপাধ্যায়, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱে দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 11 বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। এইবাৰ ভাৰতীয় দলটোৰ শেষ দ মিছন হিচাপে তাৰকা শ্বুটাৰ গগন নাৰাঙক দায়িত্ব অৰ্পণ কৰা হৈছে। আনহাতে বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবুল টেনিছ শৰত কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। তদুপৰি 30গৰাকী সদস্যযুক্ত ভাৰতৰ এথলেটিক দলটোক বেডমিণ্টন তাৰকা নীৰজ চোপ্ৰাই নেতৃত্ব দিব। এইবাৰ অলিম্পিকলৈ ভাৰতে 117জনীয়া খেলুৱৈ দল প্ৰেৰণ কৰিছে। এঠাইৰ অৱস্থালৈকে খেলিবলগীয়া এই অলিম্পিকত 193খন ৰাষ্ট্ৰীয় খেলুৱৈ অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰথমবাৰৰ বাবে ব্ৰেক ডেন্সিং অলিম্পিকত খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যসভা আৰু লোকসভা কেন্দ্ৰীয় বাজেটক লৈ আলোচনা অব্যাহত। চৰকাৰে কৈছে যে মুঠ 15,000 300 মেগাৱাট উৎপাদন ক্ষমতাৰ 21টা পাৰমাণৱিক ৰিয়েক্টৰ ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। চৰকাৰী ডাকঘৰ নেটৱৰ্কৰ জৰিয়তে ৰপ্তানিৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত 1,300টা ডাকঘৰ ৰপ্তানি কেন্দ্ৰ স্থাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালত ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ উপলক্ষে ডঃ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে আৰু পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰি ভাৰতৰ মহিলা আৰক্ষীৰ দলে আজি সন্ধিয়া প্ৰদৰ্শনীৰে অভিযান আৰম্ভ কৰে। এতিয়া বাকী সময়মতে এণ্টি কৰে।